দ্বিতীয় ৰাজাৱলী ১৮ অধ্যায়। যিহুদাৰ ৰজা হিজকিয়াৰ ৰাজত্ব। এলাৰ পুত্ৰ ইজৰাইলৰ ৰজা হোছেয়াৰ ৰাজত্বৰ তৃতীয় বছৰত যিহুদাৰ ৰজা আহজৰ পুত্ৰ হিজকিয়াই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ ২৫ বছৰ বয়সত ৰজা হৈছিল আৰু জেৰুচালেমত ২৯ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল অব্বি। তেওঁ জখৰিয়াৰ জীয়েক আছিল। হিজকিয়াই তেওঁ পূৰ্বপুৰুষ দাউদে কৰাৰ দৰেই যিহুৱাৰ দৃষ্টিত যি ভাল সেই সকলোকে কৰিছিল। তেওঁ ওখ ঠাইৰ মঠবোৰ আঁতৰালে, স্তম্ভবোৰ ভাঙি পেলালে আৰু আচেৰা মূৰ্তিবোৰ কাটি পেলালে। মুচিয়েই নিৰ্মাণ কৰা পিতলৰ হাপটো তেওঁ দুখৰ দুখৰকৈ ভাঙি পেলালে, কিয়নো সেই কালত ইজৰাইলী লোকসকলে তাৰ উদ্দেশ্যে ধূপ জ্বলাইছিল। পিতলৰ হাপটোৰ নাম নহুষ্টন ৰখা হৈছিল। হিজকিয়াই ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ ওপৰত ভৰসা কৰিছিল। তেওঁ আগত বা পাছত যিহুদাৰ ৰজাসকলৰ মাজত তেওঁৰ নিচিনা কোনো নাছিল। যিহুৱাৰ লগত তেওঁ লাগি আছিল আৰু তেওঁ পাছত চলিবলৈ এৰা নাছিল। যিহুৱাই মুচিক যি যি আজ্ঞা দিছিল সেই সকলো তেওঁ পালন কৰিছিল। সেয়ে যিহুৱা তেওঁৰ সংগে সংগে আছিল। তেওঁ যলৈকে গৈছিল তাতেই তেওঁ সফল হৈছিল। তেওঁ অসুৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল। তেওঁ গাজা আৰু তাৰ চাৰিসীমালৈকে পহৰীসকলৰ ওখ মিনাৰৰ পৰা গড়েৰে আবিদ নগৰলৈকে বসবাস কৰা পলেষ্টিয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিছিল। যিহুদাৰ ৰজা হিজকিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত অৰ্থাৎ এলাৰ পুত্ৰ ইজৰাইলৰ ৰজা হোছেয়াৰ ৰাজত্বৰ সপ্তম বছৰত অসুৰৰ ৰজা চলমনেছৰে সমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে। তিনি বছৰ অৱৰোধ কৰি ৰখাৰ পাছত হিজকিয়াৰ ৰাজত্বৰ ৬ বছৰত আৰু ইজৰাইলৰ ৰজা হোছেয়াৰ ৰাজত্বৰ ৯ বছৰত অসুৰে সমৰিয়া দখল কৰি ল'লে। অসুৰৰ ৰজাই ইজৰাইলী লোকসকলক বন্দী কৰি অসুৰ দেশলৈ লৈ গ'ল আৰু হলহ হাবুৰ নদীৰ পাৰৰ গুজন এলেকা আৰু মাদিয়াসকলৰ নগৰবোৰত তেওঁলোকক বাস কৰিবলৈ দিলে। এই সকলো ঘটিছিল কাৰণ ইজৰাইলীয়াসকলে তেওঁলোকৰ ঈশ্বৰ যিহুৱাৰ বাক্য পালন কৰা নাছিল, বৰং যিহুৱাৰ বিধান অৰ্থাৎ যিহুৱাৰ দাস মুচিৰ সকলো আজ্ঞা তেওঁলোকে অমান্য কৰিছিল। তেওঁলোকে তাক শুনিবলৈ বা পালন কৰিবলৈও ইচ্ছা কৰা নাছিল। ৰজা চনহেৰিবে যিহুদাক আক্ৰমণ কৰা। যিহুদাৰ ৰজা হিজকিয়াৰ ৰাজত্ব ১৪ বছৰত অসুৰৰ ৰজা চনহেৰিবে যিহুদাৰ সকলো গড়েৰে আবিত নগৰবোৰ আক্ৰমণ কৰি সেইবোৰ অধিকাৰ কৰি ল'লে। তাতে যিহুদাৰ ৰজা হিজকিয়াই লাখিছত থকা অসুৰৰ ৰজাৰ ওচৰলৈ এইবুলি কৈ পঠালে, মই অপৰাধ কৰিলোঁ, আপুনি মোৰ ৰাজত্বৰ পৰা ওলটি যাওক, আপুনি যি বিচাৰিব মই তাক দিবলৈ প্ৰস্তুত আছো। তাতে অসুৰৰ ৰজাই যিহুদাৰ ৰজা হিজকিয়াৰ পৰা ৩০০ কিকৰ ৰূপ আৰু ৩০ কিকৰ সোণ দাবী কৰিলে। সেয়ে ৰজা হিজকিয়াই যিহুৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল সকলোবোৰ তেওঁক দিলে। তাৰ পাছত যিহুদাৰ ৰজা হিজকিয়াই যিহুৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পটাবোৰ এৰুৱাই সেইবোৰ অসুৰৰ ৰজাক দি দিলে। তথাপিও অসুৰৰ ৰজাই লাখিছৰ পৰা তত্তন ৰবচাৰিচ আৰু ৰবচাৰিচক বহু সৈন্য সামন্তৰে সৈতে জেৰুচালেমলৈ হিজকিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি জেৰুচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰী পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ'ল। তেওঁলোকে যেতিয়া ৰজা হিজকিয়াক মাতি পঠালে, ৰাজগৃহৰ পৰা ঘৰগিৰি হিলকিয়াৰ পুত্ৰ ইলিয়াকিম, ৰাজলিখক চেবনা আৰু ইতিহাস লিখক আছফৰ পুত্ৰ জুবাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ'ল। ৰবচাকিয়ে তেওঁলোকক ক'লে, ৰজা হিচকিয়াক গৈ কওক যে মহাৰজাধিৰাজ অৰ্থাৎ অচুৰৰ ৰজাই কৈছে, আপোনাৰ আস্থাভাজনৰ উৎসৱ কি? আপুনি কেৱল এনে অৰ্থহীন কথাবোৰ কয় যে আপোনাৰ যুদ্ধ কৰাৰ যথেষ্ট বুদ্ধি আৰু শক্তি আছে। এতিয়া আপুনি কাৰ ওপৰত ভৰসা কৰি মোৰ অহিতে বিদ্ৰোহ কৰিছে আৰু কোনে আপোনাক সাহস দিছে? চাওক, আপুনিতো মিছৰৰ ওপৰত অৰ্থাৎ সেই থেতেলা খোৱা নলৰ লাখুটিত নিৰ্ভয় কৰিছে। কোনোৱে সেই নলৰ লাখুটিৰ ওপৰত ভৰ দিলে সিটো ভাঙিবই, তাৰ আঁহো তেওঁৰ হাতত ফুটি সোমাব। মিছৰ ৰজা ফৰোণত নিৰ্ভয় কৰাসকলৰ কাৰণে তেওঁ তেনেকুৱাই হয়। কিন্তু আপোনালোকে যদি মোক কয় যে আমি আমাৰ ঈশ্বৰ যিহুৱাতহে ভৰসা কৰিছোঁ, তেন্তে তেওঁ জানো সেইজনা ঈশ্বৰ নহয়, যিজনৰ ওখ ঠাইৰ মঠবোৰ আৰু যজ্ঞবেদীবোৰ হিচকিয়াই দূৰ কৰি যিহুদা আৰু জেৰুচালেমৰ লোকসকলক কৈছিল, আপোনালোকে জেৰুচালেমত এই যজ্ঞবেদীৰ সন্মুখত উপাসনা কৰিব লাগে। এতিয়া সেয়ে শুনক, মই মোৰ প্ৰভুৰ অশ্বৰৰ ৰজাৰ পৰা আপোনালৈ এক চুক্তি আগবঢ়াব বিচাৰোঁ। যদি আপুনি অশ্বাৰোহী দিবলৈ সমৰ্থ হয়, তেন্তে মই আপোনাক 2000 ঘোঁৰা দিম। যদি ইয়াকে কৰিব নোৱাৰে, তেন্তে মোৰ প্ৰভুৰ ডাকবোৰৰ মাজৰ সকলোতকৈ সৰু সেনাপতি এজনকেই বা আপুনি কেনেকৈ বাধা দি ৰাখিব পাৰিব? আপুনি ৰথ ও অশ্বাৰোহীসকলৰ কাৰণে মিছৰৰ ওপৰত ভৰসা কৰিছে। তাৰ উপৰি মই জানো যিহুৱাৰ অবিহনে এই ঠাই অহিতে যুঁজ দিবলৈ আৰু তাক বিনষ্ট কৰিবলৈ আহিছোঁ। যিহুৱাই মোক কৈছিল, তুমি সেই দেশৰ অহিতে উঠি গৈ তাক বিনষ্ট কৰা। তেতিয়া হিলকিয়াৰ পুত্ৰ ইলিয়াকিম, চেবনা আৰু জোৱাহে ৰবচাকিক ক'লে, বিনয় কৰোঁ, আপোনাৰ ডাকবোৰৰ লগত আপুনি অৰামিয়া ভাষাৰে কথা কওক, কাৰণ আমি তাক বুজি পাওঁ। কিন্তু গড়ৰ ওপৰত থিয় হৈ থকা লোকসকলে শুনিব পৰাকৈ আপুনি আমাৰ লগত ইব্ৰী ভাষাৰে কথা নক'ব। কিন্তু ৰবচাকিয়ে তেওঁলোকক ক'লে, মোৰ প্ৰভুৱে কেৱল আপোনালোকৰ প্ৰভু আৰু আপোনালোকৰ ওচৰলৈকে এই সকলো কথা ক'বলৈ জানো মোক পঠাইছে। তেওঁ জানো গড় ওপৰত বহা সেই সকলো লোক যিসকলে আপোনালোকৰ দৰেই বৃষ্টা আৰু প্ৰস্ৰাৱ খাব লাগিব, তেওঁলোকৰ ওচৰলৈকো মোক পঠোৱা নাই। তেতিয়া ৰবচাকিয়ে থিয় হৈ অতি উচ্চ স্বৰে ইব্ৰী ভাষাৰে ক'লে, আপোনালোকে মহাৰাজাধিৰাজ অৰ্থাৎ অচুৰৰ ৰজাৰ কথা শুনক। ৰজাই এইদৰে কৈছে, হিচকিয়া ৰজাই যেন আপোনালোকক প্ৰতাৰণা নকৰে, কিয়নো মোৰ অধিকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবলৈ তেওঁ সাধ্য নাই। হিচকিয়াই যেন এই কথা কৈ জিহুৱাৰ ওপৰত আপোনালোকক ভৰসা নিদিয়ে যে জিহুৱাই আমাক অৱশ্যেই উদ্ধাৰ কৰিব, অচুৰৰ ৰজাৰ হাতত এই নগৰ কেতিয়াও শুধাই নিদিব। আপোনালোকে হিচকিয়াৰ কথা নুশুনিব, কিয়নো অচুৰৰ ৰজাই এইদৰে কৈছে, আপোনালোকে মোৰে সৈতে সন্ধি কৰক আৰু বাহিৰ হৈ মোৰ ওচৰলৈ আহক, তাতে আপোনালোক সকলোৱে নিজৰ নিজৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছৰ পৰা ফল খাব পাৰিব আৰু নিজৰ কুঁৱাৰ পানীও খাব পাৰিব। মই উলটি আহি আপোনালোকক আপোনালোকৰ নিজৰ দেশৰ দৰে শস্য আৰু নতুন দ্ৰাক্ষাৰসৰ দেশ, অন্ন আৰু দ্ৰাক্ষাবাৰীবোৰৰ দেশ, জিতগছ আৰু মধু থকা এখন দেশলৈ লৈ যাম। তাত আপোনালোকৰ মৃত্যু নহ'ব, কিন্তু জীয়াই থাকিব। হিচকিয়াই যেতিয়া আপোনালোকক এই কথা কৈ পুচুলাব বিচাৰে যে জিহুৱাই আপোনালোকক উদ্ধাৰ কৰিব, তেতিয়া আপোনালোকে তেওঁৰ কথা নুশুনিব। আন আন জাতিৰ দেৱতাবোৰে জানো অচুৰৰ ৰজাৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিছে। সমাত আৰু অৰ্পদৰ দেৱতাবোৰ ক'ত আছে? চব বৰিম, হেনা আৰু ইব্বাৰ দেৱতাবোৰ ক'ত আছে? তেওঁলোকে জানো মোৰ হাতৰ পৰা চমৰীয়াক উদ্ধাৰ কৰিলে। সেই দেশবোৰৰ সকলো দেৱতাৰ মাজত এনে কোনো দেৱতা আছে যিয়ে মোৰ অধিকাৰৰ পৰা নিজৰ দেশ উদ্ধাৰ কৰিলে? জিহুৱাইনো মোৰ শক্তিৰ পৰা জিৰচালেমক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব? কিন্তু লোকসকল মনে মনে থাকিল, তেওঁলোকে তেওঁক এটি কথাৰো উত্তৰ নিদিলে, কিয়নো ৰজাই এনে আজ্ঞা দিছিল, আপোনালোকে তেওঁক উত্তৰ নিদিব। তাৰ পাছত ৰাজগৃহৰ ঘৰগিৰি হিলকিয়াৰ পুত্ৰ ইলিয়াকিম, ৰাজলিখক চেবনা আৰু ইতিহাস লিখক আছফৰ পুত্ৰ যোৱাহে নিজৰ কাপোৰ ফালি হিজকিয়াৰ ওচৰলৈ গ'ল আৰু ৰবচাকিৰ কথা জনালে।